এয়া আকাশবাণী। বাতৰি সৈতে মই গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। অসমসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল দেশৰ অষ্টলক্ষ্মী বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীত প্ৰকাশ কৰে। দলৰ বুথ বিজয় সংকল্প সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিগত 11 বছৰ বিজেপি নেতৃতাধীন NDA চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কংগ্ৰেছৰ শাসনকালত অঞ্চলটোৰ প্ৰতি কৰা অৱহেলাৰ বাবে দলটোক সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছে অসমক হিংসাৰ দিশে ঠেলি দিয়া বুলি আৰু তেওঁলোকৰ শাসনকালত অঞ্চলটোত অস্থিৰতা সৃষ্টিত অৰিহণা যোগোৱা বুলি অভিযোগ তোলে। শ্ৰীমোদীয়ে কয় যে যোৱা 11 বছৰত উত্তৰ পূৰ্বাঞ্চলৰ বাবে 550,000 কোটি অধিক টকা আবণ্টন কৰা হৈছে আৰু অঞ্চলটোত এই সময়ছোৱাত আন্তঃগাঁথনি খণ্ডত অভূতপূৰ্ব উন্নয়ন পৰিলক্ষিত হৈছে। বিজেপি নেতৃতাধীন চৰকাৰৰ শাসনকালত অসম দেশৰ উন্নয়নৰ চালিকা শক্তি হিচাপে পৰিগণিত হোৱা বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে অঞ্চলটোত যোগাযোগ আৰু আন্তঃগাঁথনি খণ্ডৰ উন্নয়নৰ লগতে যুৱ প্ৰজন্মৰ বাবে কৰ্মসংস্থাপনৰ সুবিধা সৃষ্টিৰ হকে কাম কৰি আছে। তেওঁ কয় যে 2026-27 বিত্তীয় বৰ্ষত কৰ হস্তান্তৰকৰণৰ অংশ হিচাপে অভিলেখ পৰিমাণৰ 49,725 কোটি টকা আছুতীয়াকৈ ৰখা হৈছে। তেওঁ লগতে অসমত নদী পৰ্যটন আন্তঃগাঁথনিৰ বিকাশ সাধন কৰা হ'ব বুলি মন্তব্য কৰে। বুথ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে কয় যে এসময়ত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অশান্ত অঞ্চল হিচাপে জনাজাত আছিল যদিও সম্প্ৰতি অঞ্চলটোৰ উন্নয়নৰ দিশে অগ্ৰসৰ হৈছে। তেওঁ লগতে কংগ্ৰেছে উত্তৰ পূৰ্বাঞ্চলৰ জাতি জনগোষ্ঠী ভাষা সংস্কৃতিক সংকটৰ মুখলৈ ঠেলি দিয়া বুলি অভিযোগ কৰে। তেওঁ কয় যে কংগ্ৰেছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু বিভ্ৰান্তিকৰ ৰাজনীতিৰ বাবে অসম পিছপৰি আছিল। সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে বিজেপি পুনৰ ক্ষমতালৈ আহিলে অহাবাৰ 2 লাখ যুৱ যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব। ৰাজ্যত উচ্ছেদ অভিযান অব্যাহত থাকিব বুলিও তেওঁ মন্তব্য কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুখন মুকলি কৰে। 3,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা 1.24 কিলোমিটাৰ দৈৰ্ঘৰ এই দলংখনে উত্তৰ গুৱাহাটীত থকা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান তথা সাংস্কৃতিক স্থানসমূহলৈ যাতায়াত ব্যৱস্থা সুচল কৰি তোলাৰ লগতে উত্তৰ গুৱাহাটীক মহানগৰ হিচাপে গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰিব। এই উপলক্ষে লাচিতঘাটত অনুষ্ঠিত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকে। এই অনুষ্ঠানৰ পৰাই প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত থকা ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIMৰ অস্থায়ী চৌহদ উদ্বোধন কৰে আৰু কেন্দ্ৰীয় পুঁজিৰে ক্ৰয় কৰা 100খনৰো অধিক বৈদ্যুতিক বাছ ৰাজ্য চৰকাৰক অৰ্পণ কৰে। কামৰূপ জিলাৰ আমিনগাঁৱত আজি উত্তৰ পূবৰ প্ৰথম আৰু দেশৰ পঞ্চমটো ডাটা চেণ্টাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। এই ডাটা চেণ্টাৰত দেশৰ সকলো দৰকাৰী ডাটা সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে। 3 বিঘা ভূমিত নিৰ্মাণ হোৱা এই ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰটোত আজিৰ পৰা সকলো দৰকাৰী তথ্য জনসাধাৰণে লাভ কৰিব পাৰিব। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ খানাপাৰাত বিজেপিৰ দলীয় কৰ্মীসকলৰ এখন বৈঠকতো অংশগ্ৰহণ কৰে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন মিউনিক নিৰাপত্তা সন্মিলনৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণৰ বাবে জাৰ্মানীত উপস্থিত হয়। মিউনিখত থকা ভাৰতৰ কনচুল জেনেৰেল শত্ৰুঘ্ন সিনহাই মিউনিক আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত তেওঁক আদৰণি জনায়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই সন্মিলনত বিশ্ব অৰ্থনীতি আৰু কৌশলগত দিশসমূহৰ ওপৰত বিভিন্ন দেশৰ মন্ত্ৰী আৰু বিশ্বৰ আগশাৰীৰ বিভিন্ন সংগঠনৰ মুৰববীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। আলোচনাকালত অৰ্থনৈতিক সহযোগিতা শক্তিশালী কৰা আৰু পাৰস্পৰিক স্বাৰ্থৰ বিষয়সমূহত আলোকপাত কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজি 2026-27 বৰ্ষৰ কেন্দ্ৰীয় বাজেটখনে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ বাবে এটা শক্তিশালী ভেটি গঢ়ি তুলিব বুলি উল্লেখ কৰে। মুম্বাইত সংবাদ মাধ্যমৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত গোৱেলে এই বাজেটক অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু সকলো নাগৰিকৰ বাবে সৰ্বাংগীন উন্নয়নৰ এখন দলিল বুলি আখ্যা দিয়ে। তেওঁ লগতে কয় যে বৰ্তমান চৰকাৰে উৎপাদন ৰপ্তানি সম্প্ৰসাৰণ আৰু বিনিয়োগকাৰীসকলৰ বাবে অনুকূল পৰিৱেশ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আন্তঃগাঁথনি তথা অৰ্থনৈতিক উন্নয়নৰ বাবে চৰকাৰে 12.21 লাখ কোটি টকা ধাৰ্য কৰিছে। এই বাজেটত ক্ষুদ্ৰ আৰু মজলীয়া খণ্ডৰ উদ্যোগৰ বিকাশৰ বাবে 1,000 কোটি টকা ধাৰ্য কৰা হৈছে। চৰকাৰে সেৱাখণ্ডৰ ৰপ্তানিৰ জৰিয়তে বৈদেশিক মুদ্ৰাৰ উপাৰ্জন বৃদ্ধিৰ বাবে নবীকৰণযোগ্য শক্তিৰে চালিত ডাটা চেণ্টাৰক সম্প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। 2026-27 বৰ্ষৰ বাজেটখন বিশ্বৰ সৰ্বাধিক দ্ৰুত গতিত বৃদ্ধি পোৱা অৰ্থনীতি হিচাপে ভাৰতৰ স্থিতিক অধিক শক্তিশালী কৰি তুলিব বুলি শ্ৰীগোৱেলে লগতে উল্লেখ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে পুডুচেৰীৰ যুৱ প্ৰজন্মক তথ্য প্ৰযুক্তি, ডাটা ছায়েন্স, কৃত্ৰিম বুদ্ধিমত্তা আদি খণ্ডত কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিবলৈ চৰকাৰে কাম কৰি আছে। আজি কাৰাইকলত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি শ্ৰীশ্বাহে কয় যে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সংযোগৰ জৰিয়তে কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাছমৰীয়াসকলে আন্তঃৰাষ্ট্ৰীয় বজাৰত ব্যৱসায় কৰিব পাৰিব। তেওঁ কয় যে জহুৰ লগতে বহুকেইটা বিশ্বৰ আগশাৰীৰ ছফটৱেৰ প্ৰতিষ্ঠানে পুডুচেৰীত কাম আৰম্ভ কৰিছে। এটা লেপটপ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে পুডুচেৰীত নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে বুলিও তেওঁ প্ৰকাশ কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ বস্ত্ৰ উদ্যোগৰ পুনৰুজ্জীৱিতকৰণৰ বাবে আৰ্থিক সাহায্য বৃদ্ধি কৰিব। অহা 5 বছৰো পুডুচেৰী দেশৰ ভিতৰতে উন্নত অঞ্চললৈ পৰিণত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আত্মবিশ্বাসেৰে কয়। উল্লেখযোগ্য যে অনুষ্ঠানত শ্ৰমিক আৰু সংস্থাপন মন্ত্ৰী মনসুখ মাণ্ডাভিয়া আৰু বিজেপিৰ বহুকেইগৰাকী কৰ্মকৰ্তা উপস্থিত থাকে। কৃত্ৰিম বুদ্ধিমত্তাই সামাজিক প্ৰভাৱ, তাৰ গ্ৰহণযোগ্যতা আৰু পৰিচালনাত গুৰুত্ব দি পঞ্চম ঔদ্যোগিক বিপ্লৱক শক্তি প্ৰদান কৰিব বুলি কেন্দ্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মন্তব্য কৰিছে। আজি এটা অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰীবৈষ্ণৱে কয় যে ভাৰতে এইবছৰ বিশ্বৰ অন্যতম বৃহৎ AI সন্মিলনৰ আয়োজন কৰিব, যি পৰৱৰ্তী প্ৰযুক্তি ক্ষেত্ৰত দেশৰ বৰ্ধিত প্ৰভাৱৰ ইংগিত বহন কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে মুম্বাই আহমেদাবাদ বুলেট ট্ৰেইন অহা বছৰ আৰম্ভ হ'ব। তেওঁ লগতে দেশৰ উদ্যোগ খণ্ড, শিক্ষাৰ্থী তথা জনসাধাৰণক AI বিপ্লৱৰ বাবে সাজু হ'বলৈ আহান জনায়। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে 3 বছৰৰ ভিতৰত ৰেলৱে দেশত 124টা মাল্টি মডেল কাৰ্গো টাৰ্মিনেলৰ নিৰ্মাণ কৰিব। আজি নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে ৰেলযাত্ৰীসকলৰ বাবে পৰিষ্কাৰ তথা সুৰক্ষিত ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰিবলৈ ৰেল বিভাগ দায়বদ্ধ বুলি মন্তব্য কৰে। ভাৰতৰ প্ৰমোদ ভগতে আজি বিশ্ব পেৰা বেডমিণ্টন প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিছে। বাহৰেইনত অনুষ্ঠিত হোৱা ফাইনেল খেলখনত প্ৰমোদে ইণ্ডোনেছিয়াৰ মহম্মদ আল ইমৰাণক 21-12, 21-18 পৰাস্ত কৰি প্ৰতিযোগিতাৰ চতুৰ্থবাৰৰ বাবে সোণৰ পদক অৰ্জন কৰাৰ লগতে সৰ্বমুঠ ষষ্ঠ সংখ্যক বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। এই বিজয়ৰ জৰিয়তে প্ৰমোদে চীনৰ লিন ডেনক ছাৰপ্ৰাই পেৰা বেডমিণ্টনৰ ইতিহাসৰ পুৰুষৰ একক শাখাৰ এগৰাকী অন্যতম খেলুৱৈৰ স্বীকৃতি লাভ কৰিছে। ICC T20 বিশ্ব কাপ ক্ৰিকেট প্ৰতিযোগিতাত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত আজি তৃতীয়খন খেলত নিউজিলেণ্ড দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। টছত জিকি দক্ষিণ আফ্ৰিকাই নিউজিলেণ্ডক বেট ধৰি আমলৈ আমন্ত্ৰণ জনায়। বাতৰি যুগুতোৱাৰ পৰলৈকে নিউজিলেণ্ডে প্ৰথমে বেট ধৰি 2 অভাৰত 1 উইকেট নেহেৰুৱাকৈ 9 ৰাণ সংগ্ৰহ কৰে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত কলকাতাত অনুষ্ঠিত গ্ৰুপ চিৰ এখন খেলত ইংলেণ্ডে স্কটলেণ্ডক 5টা উইকেটৰ বিনিময়ত পৰাস্ত কৰে। স্কটলেণ্ডে প্ৰথমে বেট ধৰি ইংলেণ্ডক জয়ৰ বাবে 153 ৰাণৰ লক্ষ্য বান্ধি দিছে। প্ৰত্যুত্তৰত ইংলেণ্ডে 18 অভাৰ 2 বলত 5টা উইকেট হেৰুৱাই 155 ৰাণ সংগ্ৰহ কৰে। কলম্বোত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত আয়াৰলেণ্ডে ওমানক 96 ৰাণৰ পৰাস্ত কৰে। খেলখনত ওমানে 237 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰত 8টা উইকেট হেৰুৱাই 139 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে আয়াৰলেণ্ডে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি অধিনায়ক লৰকান টাৰ্কাৰ্ছৰ অপৰাজিত 94 ৰাণৰ সহায়ত 20 অভাৰত 5টা উইকেট হেৰুৱাই 135 ৰাণ সংগ্ৰহ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি নিশা 8 বজাত। নমস্কাৰ।